নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। অসম মন্ত্ৰীসভাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত 357 কোটি টকা ব্যয় সাপেক্ষে শিক্ষকৰ আৱাসগৃহ আৰু ছাত্ৰাবাস নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছে। 85,509 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চৌহদত কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ অতিৰিক্ত সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই প্ৰকল্পৰ অধীনত অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক, তৃতীয় বৰ্গৰ কৰ্মচাৰী তথা নাৰ্ছসকলৰ আৱাসগৃহ, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস, জি এন এম হোষ্টেল, ডাইনিং ব্লক, কমিউনিটি হল আদি নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি মিছন বসুন্ধৰাৰ অধীনত ভূমি আবণ্টন, এটিকলি দুটিপাত আঁচনিত বিত্তীয় অনুমোদনকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্য চৰকাৰৰ 336টা আন্তঃগাঁথনিমূলক প্ৰকল্প, নিগম আৰু পৰিষদৰ 45টা আন্তঃগাঁথনিমূলক প্ৰকল্প আৰু 3,247টা অব্যক্তিগত ন্যায়িক প্ৰতিষ্ঠান তথা 28টা কেন্দ্ৰীয় চৰকাৰ বিভাগ আৰু সংস্থাকে ধৰি 4,000তকৈও অধিক আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ভূমি আবণ্টনত অনুমোদন জনোৱা হয়। ইপিনে এটিকলি দুটিপাত আঁচনি ৰূপায়ণৰ বাবে 342 কোটি টকাৰ বিত্তীয় আবণ্টনতো মন্ত্ৰীসভাই অনুমোদন জনায়। এই আঁচনিৰ অধীনত যোগ্য বিবেচিত চাহ বাগিচাৰ প্ৰায় 7 লাখ শ্ৰমিক আৰু কৰ্মচাৰীক 5,000 টকাৰ একক কিস্তিত এই ধন বিতৰণ কৰা হ'ব। দ্বিতীয় এডভান্টেজ আছামত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি মন্ত্ৰীসভাই লগতে গুৱাহাটীৰ সৰু সজাইত 500খন বিচনাযুক্ত মেদান্ত চিকিৎসালয়, 100খন বিচনাযুক্ত মহিলা আৰু শিশু চিকিৎসালয় আৰু 5 তাৰকাযুক্ত লেমন ট্ৰী হোটেল নিৰ্মাণৰ বাবে ভূমি আবণ্টনত অনুমোদন জনায়। 800 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প 3টা নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে স্থানীয় যুৱক যুৱতীসকলৰ বাবে প্ৰায় 2,700 নিয়োগ সৃষ্টি হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাৰ বৈঠকত ৰাষ্ট্ৰীয় প্ৰতিবন্ধী অধ্যয়ন বিশ্ববিদ্যালয় স্থাপনৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ক ভূমি আবণ্টন আৰু প্ৰিমিয়াম ৰেহাইৰ ক্ষেত্ৰত অনুমোদন জনোৱা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 21জন ৰোগীয়ে মৃত্যুক সাৱটি লৈছে। বৰ্তমানলৈকে হাস্পতালখনত 70জন লোকক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই জনোৱা মতে বৰ্তমান চিকিৎসালয়খনত 29গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ প্ৰতিখন গাঁৱকে মাদক দ্ৰব্য মুক্ত কৰি ৰখাৰ বাবে জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত 51টা মাতৃগোট গঠন কৰিছে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ উদ্যোগত এই মাতৃগোটসমূহক কালিৰে পৰা দুদিনীয়া বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়। মাতৃসকলক গাঁৱে গাঁৱে গৈ মাদক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজৰ গাঁওসমূহক মাদক দ্ৰব্যৰ পৰা মুক্ত কৰি ৰখাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত মাজুলী মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ মাজুলীৰ জনজাতি সমাজত মৎস্য পালন আৰু শুকান মাছৰ সংৰক্ষণ শীৰ্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভগৱান বিৰচা মুণ্ডাৰ 150 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি জনজাতীয় গৌৰৱ বৰ্ষৰ অংশ হিচাপে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আৰু জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত হোজাইৰ ভালুকমাৰী উচ্চতৰ মাধ্যমিক প্ৰাংগণত আজি বাল্য বিবাহ আৰু ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মেৰেলিন হাজৰিকা মুখ্য বক্তা হিচাপে উপস্থিত থাকে। অসম প্ৰকাশন পৰিষদে চানমাৰিত থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা গুৱাহাটী শিশু মহোৎসৱত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন কলা সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত হৈ আহিছে। আজি নৱম দিনা পুৱা 10 বজাৰ পৰা আৰতী হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ আৰম্ভণি হয়। যোগাভ্যাসৰ পাছত শিশু আৰু চেমনীয়াসকলে নাটক, মুকাভিনয়, হুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে। বিয়লি 3:30 বজাৰ পৰা আয়োজন হোৱা এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ পৰ্যবেক্ষক অভিযাত্ৰী ঋতুৰাজ ফুকনে ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে। বিশেষকৈ এণ্টাৰ্কটিকাৰ অভিযাত্ৰী হোৱাৰ সময়ত আহৰণ কৰা বিভিন্ন অভিজ্ঞতা তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ আগত কয়। সেই ভ্ৰমণৰ বিভিন্ন তথ্য, ছবি আৰু দৃশ্য প্ৰদৰ্শন কৰি ছাত্ৰ ছাত্ৰীসকলক জৈৱ বৈচিত্ৰ, গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে তেওঁ বৰ্ণনা কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।